চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
মই তোমারে হেবান করু, মই তোমারে হেবান করু, মই তোমারে হেবান করু। পিছলে উভতি না যা, তোমার আগতির নত করি, যদি যাব যদি যাব পাৰো তোমাৰ পথে, দুকষ্ট আহিলে জীৱন পিছলে উভতি নাযা। মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু। পিছলে উভতি না যা, তোমার আগতির নত করি, যদি যাব পারু কষ্ট আহিলে জীবন পিছলে উভতি না যা, তোমার গঠির নত করি, যদি যাব পারু তোমার পথে, তু কষ্ট আহিলে জীবন পিছলে।
প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা একেবাৰে 15 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? আমি বিশেষভাৱে এটা কথা পাই আছো, সেইটো হৈছে ইছৰাইলীয় লোকসকলে যদিও বিভিন্ন ধৰ্মীয় ৰীতি নীতিবিলাক পালন কৰি আছিল, তথাপি তেওঁলোকৰ সেইবোৰত ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল। প্ৰকৃত উপাসনা কি সেই বিষয়ে আমি এটা সূত্ৰ যোৱা অনুষ্ঠানত আগবঢ়াইছিলোঁ। থুলমূলকৈ কথাটো এয়েই যে যেতিয়া আমি উপাসনা কৰিবলৈ আহোঁ, তেতিয়া এই কথাটো আমি লক্ষ্য কৰা উচিত, আমাৰ জীৱনটোৱে যাতে সেই উপাসনা সমৰ্থন কৰিব পাৰে। এইটো অতি দৰকাৰী কথা। আমি কি কওঁ সেই কথা সমৰ্থন কৰিব পৰা জীৱনো আমাৰ থকাটো ঈশ্বৰে বিচাৰে, অৰ্থাৎ আমাৰ জীৱনে আমাৰ কথাক সমৰ্থন কৰিব লাগে। পুৰণি নিয়মৰ আধাৰত আমি উপাসনাৰ এনে সুন্দৰ সূত্ৰ এটা যোৱা অনুষ্ঠানত পাইছিলোঁ। ধৰ্মীয় আচাৰ ব্যৱহাৰ পালনৰ একো মূল্য নাই যদিহে আমাৰ অন্তৰখন ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় নহয়। এই কথাটো আমি মনত ৰখা উচিত। মলাখী ভাৱবাদীৰ দিনৰ মানুহবোৰে ভাবিছিল যে ঈশ্বৰক প্ৰৰোচিত কৰিও তেওঁলোক সাৰি যাব পাৰিব, কিন্তু হবক্কুক ভাৱবাদীয়ে তেওঁৰ সময়ত জানিব পৰাৰ দৰে ঈশ্বৰে নিজৰ কামত অগ্ৰসৰ হৈ আছিল আৰু ইছৰাইল জাতিটোৰ জীৱনত হস্তক্ষেপ কৰি গোটেই জাতিটোক সুধবিচাৰ কৰি দণ্ড দিবলৈ ঈশ্বৰ আগবাঢ়ি গৈ আছিল। এই কথা আমি যোৱা অনুষ্ঠানত বিশেষভাৱে উল্লেখ কৰিছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। ইয়াত আমি বিশেষ ভাৱবাণীৰ কথাও পঢ়িবলৈ পাম। ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। মলাখী ভাৱবাদীৰ দিনত সেই ইছৰাইলীয় লোকবিলাকে ধৰ্মীয় আচাৰ ব্যৱহাৰ আদিহে বাহ্যিকভাৱে পালন কৰি আহিছিল, কিন্তু তেওঁলোকৰ অন্তৰখন ঈশ্বৰৰ পৰা বহু দূৰৈত আছিল। কেৱল বাহ্যিক ৰীতি নীতি পালন কৰাতেই তেওঁলোক ব্যস্ত আছিল। তেওঁলোকে দান দশমাংশ আদি দিয়াকে ধৰি সকলো ক্ষেত্ৰতেই ঈশ্বৰক ঠগাইছিল, আৰু ঈশ্বৰে অতি স্পষ্ট ভাষাৰে, অতি চোকা ভাষাৰে তেওঁলোকৰ সেই সকলোবিলাক দোষ আঙুলিয়াই দিছিল। আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি যাওঁ। মলাখী 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিব খুজিছোঁ। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, যদিহে লগত বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে 16 নম্বৰ পদত, সেই কালত যিহুৱাক ভয় কৰোতাবিলাকে ইজনে সিজনে কথা বাৰ্তা হ'ল, আৰু যিহুৱাই কাণ পাতি তাক শুনিলে, আৰু যিহুৱাক ভয় কৰোতাবিলাকৰ আৰু তেওঁৰ নাম ধ্যান কৰোতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হ'ল। সেই কালত যিহুৱাক ভয় কৰোতাবিলাকে ইজনে সিজনে কথা বাৰ্তা হ'ল, আৰু যিহুৱাই কাণ পাতি তাক শুনিলে, অৰ্থাৎ এটা অৱশিষ্ট দল আছিল যিসকলে ঈশ্বৰলৈ ভয় ভক্তি ৰাখিছিল। তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিছিল, অৰ্থাৎ তেওঁবিলাকৰ মাজত বিশেষ সহভাগিতা আছিল। আৰু যিহুৱাই কাণ পাতি তাক শুনিলে, আৰু যিহুৱাক ভয় কৰোতাবিলাকৰ আৰু তেওঁৰ নাম ধ্যান কৰোতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হ'ল। গোটেই শাস্ত্ৰখন পঢ়ি আমি এই ধাৰণাই ভালদৰে পাওঁ যে ঈশ্বৰে কথা লিখি ৰাখে, ঈশ্বৰে পুথিত লিখি ৰাখে। আমি অৱশ্যে ভাবোঁ যিহেতু ঈশ্বৰে একো নাপাহৰে, গতিকে কথাবোৰ তেওঁ স্বৰ্গত বহি বহি লিখি ৰখাৰ কোনো আৱশ্যকতা নাথাকে। তেওঁৰ বাবে কোনো কিতাপ নাইবা কোনো কম্পিউটাৰৰ নিশ্চয় প্ৰয়োজন নাই, কিন্তু তথাপি তেওঁ কথাবোৰ লিখি ৰাখে, ৰেকৰ্ড কৰি ৰাখে। ইয়াত যি পুথি লিখাৰ কথা কোৱা হৈছে সেই বিষয়ে আমি প্ৰকাশিত বাক্য পুস্তকতো পাওঁ, আৰু তেওঁ পুস্তকৰ পৰা নাম মচি দিয়া বা নাম মোহাৰি পেলাবৰ বাবে প্ৰস্তুত থকাৰ বিষয়েও পঢ়িবলৈ পাওঁ। পাঠ কৰি দিব খুজিছো প্ৰকাশিত বাক্যৰ 3:4-5 কিন্তু যিবিলাকে নিজ বস্ত্ৰ মলিন নকৰিলে চাৰ্দিত তোমাৰ এনে কিছুমান নাম আছে, তেওঁবিলাকে বগা বস্ত্ৰেৰে মোৰে সৈতে অহা যোৱা কৰিব, কিয়নো তেওঁবিলাক যোগ্য পাত্ৰ। যিজনে জয় কৰে তেওঁ সেইদৰে বগা বস্ত্ৰেৰে বিভূষিত হ'ব, আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম নুগুচাম। কিন্তু মোৰ পিতৃৰ সাক্ষাতে আৰু তেওঁৰ দূতবিলাকৰো সাক্ষাতে মই তেওঁৰ নাম স্বীকাৰ কৰিম। এইটো অতি চোকা ভাষা আৰু প্ৰকাশিত বাক্যৰ এই কথাখিনি বুজি পোৱাটো অলপ টান। তেওঁ আচলতে প্ৰতীকধৰ্মীভাৱে কথাখিনি কোৱা বুলি আমি বুজি পাওঁ। তেওঁ পৰিত্ৰাণ গ্ৰহণ কৰা লোকসকলৰ নাম জীৱন পুস্তকত লিখি ৰখা বুলি কওঁতে আমি এইটো বুজি পাওঁ যে যিসকল লোকে কিবা এটা উপহাৰ বা পুৰস্কাৰ পাব অথবা কিবা সন্মান পাব সেই নাম তেওঁ লিখি ৰাখিছে। অৱশ্যে তেওঁৰ হাতত স্বৰ্গত সঁচাসঁচিকৈ কিবা কিতাপ আছেনে নাই আমি খাটাংকৈ একো ক'ব নোৱাৰো। আমাক প্ৰকাশিত বাক্য পুস্তকৰ শেষ ভাগত এইবুলিও কোৱা হৈছে যে যেতিয়া পৰিত্ৰাণ নোপোৱা লোকসকলক বিচাৰৰ বাবে বগা সিংহাসনৰ আগত থিয় কৰোৱা হ'ব সেই পুস্তকখন তেতিয়া মেলা হ'ব আৰু তেনে কেইবাখনো থাকিব। আৰু পৰিত্ৰাণ পোৱা লোকসকলৰ নাম থকা পুস্তক এখনো থাকিব। এই গোটেই কথাখিনি যদি আপোনালোকে চাব খোজে তেতিয়াহ'লে প্ৰকাশিত বাক্য পুস্তকৰ 20 পঢ়ি চাব পাৰে। এই কথাটো আমি এনেদৰে ব্যাখ্যা কৰিব খুজিছো। এইটো আচলতে আমি স্কুলত সেই পৰীক্ষাৰ ফলাফল দিয়া ৰিপৰ্ট কাৰ্ড এখনৰ নিচিনা বুলি ক'ব পাৰোঁ। যদি আপুনি ছাত্ৰ তেনেহ'লে আপুনি এনে ৰিপৰ্ট কাৰ্ড এখন পায়। আপুনি ছাত্ৰ হিচাপে নামভৰ্তি কৰিলেই এনে ৰিপৰ্ট কাৰ্ড পাবই, হয়তো পাছ কৰিব বা ফেইল কৰিব, ভাল নম্বৰ পাব, বেয়া নম্বৰ পাব। কিন্তু যদিহে ছাত্ৰ হিচাপে আপোনাৰ নাম ভৰ্তি কৰা হৈছে তেতিয়াহ'লে এনেকুৱা কিবা এখন ৰিপৰ্ট কাৰ্ড আপুনি পাবই। আপুনি খ্ৰীষ্টক আপোনাৰ পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰাৰ যোগেদি মেয়ৰ পোৱালীৰ জীৱন পুস্তকত আপোনাৰ নাম ভৰ্তি কৰিব পাৰে। আপুনি এখন ৰিপৰ্ট কাৰ্ড পায়। আপোনাৰ নাম যদি মেয়ৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ জীৱন পুস্তকত আছে আপুনি পঞ্জীয়নভুক্ত হয়, আপোনাৰ নামটো ৰেজিষ্টাৰ কৰাৰ নিচিনা হয় আৰু তাৰ পাছত আপুনি নম্বৰ পাবলৈ আৰম্ভ কৰে। তেতিয়া আপুনি বাইবেল অধ্যয়ন কেনেদৰে কৰিছে সেই বিষয়ে নম্বৰ পায়। সেই ক্ষেত্ৰত বাৰু তেওঁ আপোনাক কেনেকুৱা নম্বৰ দিয়ে, আপুনি বাৰু এ গ্ৰেড পাইছেনে নে আপুনি ফেল মাৰি আছে, তেওঁৰ প্ৰতি আপোনাৰ জীৱন কেনেকুৱা, তেওঁৰ প্ৰতি আপোনাৰ সেৱা পৰিচৰ্যা কেনেকুৱা, তেওঁ এই সকলোবিলাক লক্ষ্য কৰে আৰু তাৰ বিৱৰণ ৰাখে, তাৰ বাবে তেওঁ আপোনাক নম্বৰ দিয়ে। গতিকে যেতিয়া তেওঁ চাৰ্দিৰ মণ্ডলীলৈকে লিখিছে যে তেওঁ জীৱন পুস্তকৰ পৰা নাম আঁতৰাই পেলায় তেতিয়া আচলতে সেৱাৰ বিষয়তহে এই কথা কৈছে, কাৰণ ইয়াত আচলতে তেওঁ সেই বিষয়ে কৈ আছে, অৰ্থাৎ তেওঁলোকে কেনে সেৱা আগবঢ়াই আছে সেই ক্ষেত্ৰত এই কথাখিনি কোৱা হৈছে। আমি বহুতেই তেনেকুৱা ৰিপৰ্ট কাৰ্ড পাম আৰু বহুতেই খ্ৰীষ্টিয়ান জীৱনত কিজানি ফেল মাৰিম। কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰত পাচনি পৌলে কৈছে যে আমাৰ কামবিলাক জুইৰ দ্বাৰা পৰীক্ষা কৰা হ'ব। যদি কোনো মানুহৰ কামবিলাক খেৰ আৰু কাঠ আৰু সেইবোৰ জুইত পুৰি যায় তেনেহ'লে সেই মানুহে পৰিত্ৰাণ পাবনে? পাচনি পৌলে কৈছে পৰিত্ৰাণ পাব, কিন্তু জুইৰ মাজেদি। স্বৰ্গত তেনে বহু মানুহ থাকিব যিবোৰৰ গাবোৰ তেনে জুই জুই গোন্ধাব। তেওঁলোকে যীশুৰ কাৰণে একো সেৱা আগ নবঢ়োৱা আৰু ৰিপৰ্ট কাৰ্ডত ফেল মৰা লোক, কিন্তু খ্ৰীষ্টক পৰিত্ৰতা বুলি বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোক। আৰু যীহুৱাক ভয় কৰোতাবিলাকৰ আৰু তেওঁৰ নাম ধ্যান কৰোতাবিলাকৰ অৰ্থে তেওঁৰ আগত এখন স্মৰণাৰ্থক পুথি লিখা হল। কথাবোৰ মনত ৰাখিবৰ কাৰণে ঈশ্বৰক আচলতে কোনো কিতাপৰ দৰকাৰ নাই, কাৰণ তেওঁৰ মন কম্পিউটাৰৰ নিচিনা, তেওঁৰ সকলো কথা মনত থাকে। যি লিখি ৰখাৰ কথা কোৱা হৈছে সেইবোৰ হৈছে তেওঁলোকৰ কাম কাজ, তেওঁলোকে আগবঢ়োৱা সেৱা পৰিচৰ্যা আৰু তেওঁৰ প্ৰতি প্ৰেম, সেইবোৰকেই লিখি ৰখা হৈছে। পৰিত্ৰাণ বিনামূলীয়া, বিশ্বাসৰ দ্বাৰা এই পৰিত্ৰাণ আমি পাওঁ, কোনো কৰ্মৰ যোগেদি নহয়। ঈশ্বৰৰ অনুগ্ৰহত বিশ্বাসৰ দ্বাৰাই এই পৰিত্ৰাণ আমি পাওঁ, আমাৰ নিজৰ ধৰ্মকৰ্মৰ যোগেদি নহয়। আপুনি পৰিত্ৰাণ পোৱাৰ পাছতহে আপোনাৰ কৰ্মবিলাকৰ হিচাপ আৰম্ভ হয়, তেতিয়াহে সেইবোৰ প্ৰয়োজনীয় হয়। এই স্মৰণাৰ্থক পুথিখন অতি সুন্দৰ আৰু অভিনৱ বস্তু। প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ পুৰণি নিয়মত আন ঠাইতো ঈশ্বৰৰ পুস্তকৰ কথাটো পাওঁ। উদাহৰণস্বৰূপে গীতমালা 56 নম্বৰ গীতৰ 8 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম, শুনিবচোন। তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা, তুমি মোৰ চকুলো তোমাৰ কোপাত বন্ধ কৰি ৰাখা, সেইবোৰ তোমাৰ বহীত নাইনে? গীত ৰচকে কৈছে, তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা। আপুনি ক'ত কিদৰে আছে ঈশ্বৰে সকলো জানে। হয়তো চুবুৰীয়া বা আপোনাৰ পৰিয়ালৰ লোক, আপোনাৰ গীৰ্জাৰ মানুহ নাইবা পালকে নাজানিব পাৰে, কিন্তু আপুনি কলৈ গৈছে, কি কৰিছে, সেই সকলো ঈশ্বৰে জানে। অন্ধকাৰো তেওঁৰ বাবে পোহৰ। আপুনি কলৈ গৈছিল তেওঁ জানে, আৰু আপুনি কি কৰিছিল তেওঁ জানে। মোৰ চকুলো তোমাৰ কোপাত বন্ধ কৰি ৰাখা, এইটো অতি সুন্দৰ কথা। প্ৰিয় শ্ৰোতা, নিজৰ অপথে যোৱা সন্তানৰ বাবে ক্ৰন্দন কৰা ধাৰ্মিক মাতৃগৰাকীৰ চকুলো ঈশ্বৰে বটলত ভৰাই ৰাখে। ভাবি চাওকচোন, তেওঁ আনকি সেইটোও মন কৰে। কোনো মানুহে ঈশ্বৰৰ সেৱা কৰে কিন্তু তেওঁৰ প্ৰতি তেওঁৰ ভাইসকলে কৰা ব্যৱহাৰত দুখ পাই ক্ৰন্দন কৰিলে তেওঁক ঈশ্বৰে কয়, তোমাৰ সেই চকুলো মই বটলত ভৰাই ৰাখিছো। ঈশ্বৰৰ পৰিচৰ্যা কৰি আনৰ পৰা আঘাত পোৱা এনে বহুতো পৰিচাৰকৰ চকুলো ঈশ্বৰে বটলত ভৰাই ৰাখিছে। আৰু শেষত গীত ৰচকে এইবুলি কৈছে, সেইবোৰ তোমাৰ বহীত নাইনে? প্ৰিয় শ্ৰোতা, আমাৰ জীৱনৰ বিৱৰণ লিখি ৰখা এখন পুস্তক আছে। আমি ভাবোঁ সেইখন কিজানি আমাৰ গোটেই জীৱনখন দেখুওৱা এখন চিনেমাৰ নিচিনাই হ'ব। আপুনি আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে আপোনাৰ জীৱনটো এখন চিনেমাৰ নিচিনাকৈ দেখা পাব। আপোনাৰ মৃত্যুত প্ৰচাৰকজনে যি ভাল লগা কথা ক'ব, সেই চিনেমাখন কিন্তু তেনেকুৱা নহ'ব। ঈশ্বৰে কিন্তু আপুনি যেনেকুৱা আছিল, যেনেকুৱা ধৰণে জীৱন কটাইছিল, সেইটো হুবহু দেখা পায়, হুবহু জানে আৰু তেনেদৰেই দেখুৱাব। আপোনাৰ কথা হ'লে নাজানো, কিন্তু মই হ'লে মোৰ জীৱনটো চিনেমাৰ নিচিনাকৈ চাব নোখোজো। কিন্তু এদিন কিজানি মই চাব লগা হ'ব। এতিয়া আমি আকৌ মলাখী 3 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটোলৈ আহিছো, পাঠ কৰি দিছো। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেওঁবিলাক মোৰ হ'ব, মই কাৰ্য কৰিবৰ দিনা তেওঁবিলাক মোৰ বিশেষ সম্পত্তি হ'ব। কোনো মানুহে নিজৰ পৰিচৰ্যা কৰা নিজ পুতেকক মৰম কৰা দি মই তেওঁবিলাকক মৰম কৰিম। কি সুন্দৰভাৱে কথাখিনি কোৱা হৈছে, নহয়নে বাৰু? ঈশ্বৰে তেওঁৰ বিশেষ মুকুতা বনাব আৰু খ্ৰীষ্টীয় মণ্ডলী তাত থাকিব। খ্ৰীষ্টীয় মণ্ডলী অতি মূল্যৱান সম্পত্তি। প্ৰিয় শ্ৰোতা, ইছৰাইল জাতিয়ে মণিমুকুতাক বেছি মূল্য নিদিছিল, কিন্তু পৰজাতীয় লোকবিলাকে মণিমুকুতা আদিক যথেষ্ট মূল্য দি আহিছে। গতিকে ঈশ্বৰে নিজৰ অমূল্য তেজেৰে কিনা মণ্ডলীয়েই হ'ব অতি মূল্যৱান মুকুতা। ঈশ্বৰে তেওঁৰ মুকুতা বনাব আৰু তেনেকুৱা বহুতো মুকুতা থাকিব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে কি কৈছে মন কৰকচোন। কোনো মানুহে নিজৰ পৰিচৰ্য কৰা নিজ পুতেকক মৰম কৰা দি মই তেওঁবিলাকক মৰম কৰিম। অৰ্থাৎ সেই সময়ত যি বিশ্বাসীবিলাকৰ অৱশিষ্ট দল এটা থাকিব, সেই দলটিক ঈশ্বৰে কেনেদৰে মৰম কৰিব সেই কথা ইয়াত কোৱা হৈছে। সেই অৱশিষ্ট যি বিশ্বাসী লোকবিলাক থাকিব, তেওঁলোকে ঈশ্বৰৰ পৰা এনেকুৱা মৰম পাব। এতিয়া 18 নম্বৰ পদটো পঢ়ি দিম। মলাখী 3 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, তেতিয়া তোমালোকে ঘূৰি ধাৰ্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা। আকৌ পাঠ কৰি দিছো, ধাৰ্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা। প্ৰিয় শ্ৰোতা, আমি আজি আচলতে মলাখীৰ দিনৰ নিচিনা দিনতেই বাস কৰি আছো আৰু শেষকালটো এনেকুৱাই হ'ব বুলি আমাক কোৱা হৈছে, আৰু একেবাৰে শেষৰ কালতো এনেকুৱাই হ'ব, কিন্তু বৰং তাতকৈ বেয়াহে হ'ব। আজি ধাৰ্মিক আৰু অধাৰ্মিকৰ পাৰ্থক্য আমি বিচাৰি নাপাওঁ। আচলতে ভাল কি বেয়া কি মানুহে পাহৰিয়েই যাব ধৰিছে। ধাৰ্মিক আৰু অধাৰ্মিকৰ পাৰ্থক্য শেষকালত একেবাৰে বিচাৰি নোপোৱা হ'ব। কিন্তু ঈশ্বৰে নিৰ্ধাৰণ কৰি থোৱা সেই দিনত প্ৰভু যীশুৱে যেতিয়া সুধবিচাৰ কৰিব, তেতিয়া আচলতে কোন ধাৰ্মিক কোন ধাৰ্মিক নহয়, কোন ভাল কোন বেয়া, সেইটো স্পষ্ট ৰূপত প্ৰকাশ হৈ উঠিব। আজি আমি মানুহৰ আগত নানা ধৰণে অভিনয় কৰি থাকিব পাৰোঁ, মানুহৰ আগত নিজকে ধাৰ্মিক ধাৰ্মিক দেখুৱাই আমি হয়তো নানা কাম কাজত ব্যস্ত থাকিব পাৰোঁ, কিন্তু আচলতে কোন ধাৰ্মিক কোন অধাৰ্মিক সেইটো ঈশ্বৰে জানে, আৰু সেই সকলো কথা এদিন তেওঁ প্ৰকাশ কৰি দিব। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি 4 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। এই 4 নম্বৰ অধ্যায়টো অতি চুটি অধ্যায়, কিন্তু এটা গুৰুত্বপূৰ্ণ অধ্যায়। মলাখী পুস্তকৰ এই 4 নম্বৰ অধ্যায় অৰ্থাৎ শেষৰটো যিটো অধ্যায়, ইয়াত আমি যিহুৱাৰ দিন আৰু ধাৰ্মিকতাৰ সূৰ্যৰ বিষয়ে বিশেষ ধৰণে কৰা ভৱিষ্যৎবাণী পঢ়িবলৈ পাওঁ। ইব্ৰী ভাষাৰ বাইবেলত এই মলাখী পুস্তকখনত এই পদকেইটা 4 নম্বৰ অধ্যায় বুলি বেলেগে অধ্যায় কৰি ৰখা হোৱা নাই। অৰ্থাৎ এই 4 নম্বৰ অধ্যায়ৰ যি 6টা পদ আছে, সেই পদকেইটা 3 নম্বৰ অধ্যায়ৰ এই শেষ অংশ হিচাপে ৰখা হৈছে সেই ইব্ৰী ভাষাৰ বাইবেলত। কিন্তু আজি আমাৰ হাতত যি বাইবেল আছে, ইংৰাজী বাইবেল আৰু তাৰ পাছৰ আন আন বাইবেলবোৰত এই চুটি পদ 6টাক এটা বেলেগ অধ্যায় হিচাপে দেখুওৱা হৈছে। এই 4 নম্বৰ অধ্যায়ত আমি যিহুৱাৰ দিনৰ বিষয়ে আৰু ভৱিষ্যতে আহিবলগীয়া সেই ধাৰ্মিকতাৰ সূৰ্যৰ বিষয়ে পঢ়িবলৈ পাওঁ। আৰু প্ৰথম পদটো আচলতে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ এখন পৰিষ্কাৰ ছবি। পাঠ কৰি দিম 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো, কিয়নো চোৱা সেই যি দিন আহিছে সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব, আৰু আটাই গৰ্বী ও দুৰাচাৰী লোকবিলাক নৰাৰ নিচিনা হ'ব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, সেই যি দিন আহিছে সেয়ে সিহঁতৰ শিপা কি ডাল একো অৱশিষ্ট নথকাকৈ সিহঁতক পুৰি পেলাব। কিয়নো চোৱা সেই যি দিন আহিছে, ইয়াত জিহুৱাৰ দিনৰ কথা বুজোৱা হৈছে। সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব, আৰু আটাই গৰ্বী ও দুৰাচাৰী লোকবিলাক নৰাৰ নিচিনা হ'ব, অৰ্থাৎ তেওঁলোক ধ্বংস হ'ব। আমি প্ৰকাশিত বাক্যত পঢ়িবলৈ পাওঁ যে মাত্ৰ এটা ভয়ংকৰ আঘাততে পৃথিৱীৰ জনসংখ্যাৰ 4ভাগৰ 1ভাগ নোহোৱা হৈ পৰিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, সেই যি দিন আহিছে সেয়ে সিহঁতৰ শিপা কি ডাল একো অৱশিষ্ট নথকাকৈ সিহঁতক পুৰি পেলাব। তাৰমানে ইয়াত এই কথা বুজোৱা হোৱা নাই যে পৰিত্ৰাণ নোপোৱা লোকসকলৰ মৃত্যুতেই সকলো শেষ, পৰিত্ৰাণ নোপোৱা লোকসকলৰ মৃত্যুতেই সকলো সামৰণি পৰে বুলি ইয়াত বুজোৱা হোৱা নাই। বাইবেলে তেনে কথা নিশিকায়। বাইবেলে আমাক এই কথাই শিকাইছে যে কোনো এজন মানুহৰ মৃত্যু হলে শৰীৰটো কবৰলৈ যায়, লাগিলে মানুহজন পৰিত্ৰাণ পোৱা মানুহেই হওক বা হেৰাই থকা মানুহেই হওক, আমাৰ আত্মা কিন্তু অনন্তকাল স্থায়ী, স্বৰ্গত নাইবা নৰকত অনন্তকাল ধৰি সেই আত্মা থাকিব লাগিব। এই পদত আচলতে এই কথাহে বুজোৱা হৈছে যে পৰিত্ৰাণ নোপোৱা লোকসকলক মহাক্লেশৰ সময়ত সুদবিচাৰ কৰি পৃথিৱীৰ পৰাই আঁতৰ কৰি পেলোৱা হ'ব। আপুনি বাৰু ক'ত থাকিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
নষ্ট নহয় পায় জীৱন কি অমূল্য দান আজি ধন্যবাদেৰে কৰা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।